নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলত আজি পুৱাৰে পৰা 7ম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি 57টা সমষ্টিৰ 904গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়। বানত এই পৰ্যন্ত 11খন জিলাৰ 560খন গাঁও ব্যাপিত, 8জনৰ মৃত্যু। বিপদসীমাৰ ওপৰেৰে বৈছে বৰাক, কপিলী, কুচিয়াৰা আৰু কাটাখাল নৈৰ জলস্তৰ। উৰিষ্যাৰ বিধানসভাৰ 42খন আসনৰ বাবে আজি পুৱাৰে পৰা ভোটগ্ৰহণ। 4 জুনৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ আৰু ভাৰতীয় বক্সাৰ নিশান্ত দেৱৰ আসন্ন পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন। লোকসভা নিৰ্বাচনৰ 7ম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে। এই পৰ্যায়ত দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 57টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ 13খনকৈ, পশ্চিমবংগৰ 9খন, বিহাৰৰ 8খন, ওড়িশাৰ 6খন, হিমাচল প্ৰদেশৰ 4খন, ঝাৰখণ্ডৰ 3খন আৰু চণ্ডীগড়ৰ 1খন সংসদীয় আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হ'ব। অন্তিম পৰ্যায়ত 10,60,00,000ৰো অধিক ভোটদাতাই 908গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰে ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, অভিনেত্ৰী কংগনা ৰাণাৱত, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাৱৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং সান্নি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰত কৌৰ বাদল, আৰ জে ডিৰ মুৰববী লালু প্ৰসাদ যাদৱৰ কন্যা মিছা ভাৰতী, কংগ্ৰেছ নেতা মনীষ তিৱাৰী, বিক্ৰমাদিত্য সিং অন্যতম। আনহাতে ওড়িশা বিধানসভাৰ 42টা বিধানসভা সমষ্টিতো আজি পুৱাৰে পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। আয়োগে ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে 10,90,000ৰো অধিক নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে। বয়োজ্যেষ্ঠ আৰু দিব্যাংগসহ প্ৰতিগৰাকী ভোটাৰে যাতে সহজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত খোৱাপানী, বিশ্ৰামস্থলী, শৌচালয়, বিদ্যুৎ, ৰেম্প, হুইল চেয়াৰ আদিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া, জিলা নিৰ্বাচনী বিষয়া আৰু সংশ্লিষ্ট বিষয়াসকলক গৰমৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। নিৰ্বাচন হ'বলগীয়া এলেকাসমূহত অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ লগতে মুক্ত আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অবৈধ সুৰা, মাদক দ্ৰব্য, নগদ ধনৰ সৰবৰাহ ৰোধ কৰাৰ বাবে মুঠ 201টা আন্তঃৰাষ্ট্ৰীয় সীমান্ত চকী আৰু 906টা আন্তঃৰাজ্যিক সীমান্ত চকীৰ ওপৰত চোকা নজৰ ৰখা হৈছে। 7ম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ লগে লগে 19 এপ্ৰিলত আৰম্ভ হোৱা লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। প্ৰথম 4টা পৰ্যায়ত ইতিমধ্যে 486খন আসনৰ বাবে ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে। 4 জুনত ভোটগণনা কৰা হ'ব। ৰিমালৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 11খন জিলাত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে বৰাক, কপিলী, কুচিয়াৰা আৰু কাটাখাল আদিকে ধৰি কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি হাইলাকান্দি, হোজাই, গোলাঘাট, নগাঁও, ধেমাজি, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমাহাচাৰ জিলাৰ মুঠ 25টা ৰাজচক্ৰৰ অধীনস্থ 560খন গাঁও বানত প্লাৱিত হৈছে। এই পৰ্যন্ত ৰাজ্যৰ মুঠ 3,49,045গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত আছে 1,66,246জন পুৰুষ, 1,26,638গৰাকী মহিলা আৰু 78,161টা শিশু। এইসকল ক্ষতিগ্ৰস্তৰ ভিতৰত এতিয়ালৈকে 8জন ব্যক্তিৰ মৃত্যুৰ খবৰ পোৱা গৈছে। ইফালে আটাইকেইখন জিলাতে মুঠ 148টা সাহায্য শিবিৰ আৰু 39টা বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। আনহাতে বানত এই পৰ্যন্ত উল্লেখিত 11খন জিলাৰ 10,23,063টা পশুধন প্ৰভাৱিত হোৱাৰ উপৰি মুঠ প্ৰায় 4,931 হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। ইয়াৰ ভিতৰত কাছাৰ জিলাত 1,355 হেক্টৰ, নগাঁও জিলাত 1,553 হেক্টৰ, হোজাই জিলাত 1,850 হেক্টৰ, গোলাঘাট জিলাত 69 হেক্টৰ, ডিব্ৰুগড় জিলাত 75 হেক্টৰ আৰু হাইলাকান্দিত 28 হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে। জলসম্পদ মন্ত্ৰী পি জে হাজৰিকাই কালি বৰাক উপত্যকাৰ কেইবাটাও বান বিধ্বস্ত আৰু খহনীয়া প্ৰৱণ অঞ্চল পৰিদৰ্শন কৰি বিভাগীয় বিষয়া তথা অভিযন্তাক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদানৰ লগতে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনৰ সময়ত উপস্থিত থকা সাংবাদিকক উদ্দেশ্যি কয় যে বৰাক উপত্যকাত হোৱা বানৰ তাৎক্ষণিক কাৰকবোৰ জানিবলৈ জলসম্পদ বিভাগৰ পৰা প্ৰয়াস কৰি থকা হৈছে আৰু বান ৰোধিবলৈ সম্ভৱপৰ সকলো কাম পৰ্যায়ক্ৰমে কৰা হ'ব। বৰাক উপত্যকাত এতিয়ালৈকে 7টা মথাউৰি ভঙাৰ লগতে বানপীড়িতৰ বাবে কাছাৰত 73টা, হাইলাকান্দিত 14টা আৰু কৰিমগঞ্জত 16টাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰা বুলি জানিবলৈ দি বিভিন্ন অঞ্চলৰ মথাউৰিৰ চিগা অংশসমূহ অহা 15 দিনৰ ভিতৰত জিঅ' টিউবৰ সহায়ত বন্ধ কৰি দিয়া হ'ব বুলিও তেওঁ উল্লেখ কৰে। বৰাক উপত্যকাৰ সাম্প্ৰতিক বান পৰিস্থিতি আৰু একাংশ মহাবিদ্যালয়ত বানপীড়িতসকলৰ বাবে সাহায্য শিবিৰ মুকলি কৰাৰ পৰিপ্ৰেক্ষিতত অসম বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহত আজি অনুষ্ঠিত হ'বলগীয়া স্নাতক আৰু ষান্মাসিকৰ পৰীক্ষাসমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে স্থগিত ৰখা হৈছে। অৱশ্যে অহা 6 জুনৰ পৰা হ'বলগীয়া বাকী সকলো পৰীক্ষা নিৰ্ধাৰিত সময়মতে অনুষ্ঠিত হ'ব বুলি অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এটা বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে। ইপিনে শেহতীয়া বান পৰিস্থিতিৰ বাবে নগাঁও জিলা আয়ুক্তই কামপুৰ ৰাজচক্ৰৰ লগতে আন আন বানপীড়িত অঞ্চলৰ অন্তৰ্গত শিক্ষানুষ্ঠানসমূহ অনিৰ্দিষ্টকাললৈ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। গুৱাহাটীৰ 10টা স্থানত খোৱাপানী যোগান আঁচনিৰ পাইপ মেৰামতিৰ বাবে আজি আৰু কাইলৈ খোৱাপানী যোগান বন্ধ থাকিব বুলি গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। পাইপ মেৰামতিৰ বাবে শৰণীয়া, উলুবাৰী, লাচিত নগৰ, গান্ধীবস্তী, ৰিহাবাৰী, বি কে কাকতি ৰোড, মণিপুৰী বস্তি, বিবৰুৱা ৰোড, কাছাৰীবস্তী আৰু ইছলামপুৰত খোৱাপানীৰ যোগান বন্ধ থাকিব। যোৰহাটৰ কে বি ৰোডত নিৰ্মীয়মান ৰেলৱে অভাৰব্ৰিজত কাম চলাৰ বাবে কাইলৈৰ পৰা 4 জুন পৰ্যন্ত পুৱা 5 বজাৰ পৰা 9 বজালৈ যোৰহাট নগৰৰ উপকণ্ঠৰ কিছু এলেকাত বিদ্যুৎ যোগান বন্ধ থাকিব। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ যোৰহাট বৈদ্যুতিক উপসংমণ্ডলে জনোৱা অনুসৰি যোৰহাট 3 আৰু 7 নম্বৰ আৰু বৰভেটা ফিডাৰৰ অন্তৰ্গত চেইনী গাঁও, ডি চি বি ৰোড, জেইল ৰোড, বৰভেটা, মিছন চৌহদৰ লগতে আটিলা গাঁৱৰ কিছু এলেকাত বিদ্যুৎ সৰবৰাহ বন্ধ থাকিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী আৰু নিউজত এ আই আৰ এপ যোগেও শুনিব পাৰিব। অহা 4 জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যৰ 50খন জিলাৰ নিৰ্বাচনী জিলাত স্থাপিত 52টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰপেটা লোকসভা সমষ্টিৰ অধীনৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে প্ৰস্তুতিৰ বিষয়ে প্ৰকাশ কৰি প্ৰশাসনে জনাইছে যে 4 জুনৰ পুৱা 8 বজাৰ পৰা বঙাইগাঁও মহাবিদ্যালয়ৰ মুঠ 14খন মেজত 16টা দফাত গণনা কাৰ্য সম্পন্ন হ'ব। লোকসভা নিৰ্বাচনৰ ভোটগণনা কেন্দ্ৰ কৰি ওদালগুৰি জিলা প্ৰশাসনো সাজু হৈ উঠিছে। 3 তৰপীয় নিৰাপত্তা বেষ্টনীৰ মাজেৰে ওদালগুৰিৰ আয়ুক্তৰ কাৰ্যালয়ত এইবেলি জিলাখনৰ 4টা সমষ্টিত ওদালগুৰি, মাজবাট, টংলা আৰু ভেৰগাঁৱৰ ভোটগণনা অনুষ্ঠিত হ'ব। একেদৰে মঙলদৈ মহাবিদ্যালয় দৰঙৰ 3টা সমষ্টি ক্ৰমে মঙলদৈ, চিপাঝাৰ আৰু দলগাঁৱৰ ভোটগণনা অনুষ্ঠিত হ'ব। ইফালে ৰঙিয়া মহকুমাৰ কাৰ্যালয়ত কমলপুৰ আৰু ৰঙিয়া সমষ্টিৰ, মাছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তামোলপুৰ আৰু গুৰেশ্বৰ সমষ্টিৰ ভোটগণনা কৰা হ'ব। মুঠ 11টা সমষ্টিৰ পোষ্টেল ভোটসমূহ ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত গণনা কৰা হ'ব। ভোটগণনাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনেও যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনৰ 4টা বিধানসভা সমষ্টিৰ ভোটগণনা গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত হোৱা বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব বুলি প্ৰশাসনে প্ৰকাশ কৰিছে। ইফালে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰি ভোটগণনাৰ বাবে মুঠ 5,823 গৰাকী বিষয়া কৰ্মচাৰীক নিয়োগ কৰা বুলি জানিবলৈ দিয়ে। আনহাতে ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্বাচনী আয়োগে 64গৰাকী সাধাৰণ পৰ্যবেক্ষক নিযুক্তি দিয়া বুলিও তেওঁ উল্লেখ কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা মঙলবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকী বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 9:15 পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজ অন এ আই আৰ এপ, আমাৰ ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেল @AIRNews গুৱাহাটী যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আজি প্ৰকাশ পাবলগীয়া প্ৰাক নিৰ্বাচনী সমীক্ষাত কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ নকৰে। বৈদ্যুতিন সংবাদ মাধ্যমৰ টক শ্ব বা অন্যান্য যিকোনো মাধ্যমৰ বিতৰ্কত কংগ্ৰেছৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ নকৰে বুলি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মিডিয়া কমিউনিকেশ্যন বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে ভোটগণনাৰ দিনা বা প্ৰাক নিৰ্বাচনী সমীক্ষা বিষয়ক অন্যান্য আলোচনা আৰু বিতৰ্কত কংগ্ৰেছৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই জানিবলৈ দিছে। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজিৰ পৰা পুনৰ দৰ্পণ পৰ্টেল মুকলি কৰিছে। অহা মঙলবাৰলৈ পৰ্টেলটো মুকলি থাকিব আৰু শিক্ষাৰ্থীসকলে যাৱতীয় তথ্যৰ বাবে www.ahsec.assam.gov.in ৱেবছাইট চাব পাৰিব। লগতে শিক্ষা সংসদে সকলো শিক্ষানুষ্ঠানক 12 জুনৰ ভিতৰত নামভৰ্তি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আৰু অপৰাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী অতিথি হিচাপে উপস্থিত থাকিব। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 অথবা 2662325 নম্বৰত ফোন কৰি অতিথিৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব মানস প্ৰতিম শৰ্মাই। খেলৰ বাতৰি। ভাৰতীয় বক্সাৰ নিশান দেৱে অসমৰ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। বেংককত চলি থকা পেৰিছ অলিম্পিকৰ যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতাৰ পুৰুষৰ 70 কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত নিশান্তে মলডোভাৰ ভাছিলে চেবোটাৰিক 5-0 ব্যৱধানত পৰাস্ত কৰি এই সফলতা লাভ কৰে। ছেমি ফাইনেলত প্ৰৱেশ কৰি নিশান্তে প্ৰতিযোগিতাত পদক জয় নিশ্চিত কৰাৰ লগতে অলিম্পিকৰ টিকটো অৰ্জন কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা নিশান দেৱ ভাৰতৰ প্ৰথমগৰাকী পুৰুষ বক্সাৰ। ইতিমধ্যে টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোহাঁইৰ লগতে নিখাত জাৰিন আৰু পিথিয়ে এছিয়ান গেমছত পদক জয়াৰ সফলতাৰে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। ইফালে ভাৰতৰ শচীন শিৱাসে 57 কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ ছেমুৱেল ক্ৰিষ্টোহাৰিক 4-1 ব্যৱধানত তথা অমিত পাংগালে 51 কেজি ওজন শাখাত দক্ষিণ কোৰিয়াৰ ইম কিউ কিমক 5-0 ব্যৱধানত পৰাস্ত কৰি পেৰিছলৈ যোগ্যতা অৰ্জনৰ আশা সজীৱ কৰি ৰাখিছে। ভাৰতৰ ক্ৰিকেট দলে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আয়োজিত হোৱা ICC T20 বিশ্বকাপৰ একমাত্ৰ অনুশীলন খেলখনত আজি বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নিউয়ৰ্কত নিশা 8:00 পৰা এই খেলখন আৰম্ভ হ'ব। উল্লেখযোগ্য যে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে অহা 5 জুনত নিউয়ৰ্কতে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলি বিশ্বকাপত অভিযান আৰম্ভ কৰিব। আনহাতে অহা 9 জুনত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে তথা 12 জুনত আমেৰিকা আৰু 15 জুনত কানাডাৰ বিৰুদ্ধে গ্ৰুপৰ খেলত অংশ ল'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে ৰত্নদাসে।
ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰাৰ প্ৰসংগ উল্লেখ কৰি ৰাজ্যত বানত এই পৰ্যন্ত 8 জনৰ মৃত্যু শিৰোনামেৰে এটি বাতৰি প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। এই বাতৰিটো ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে আমাৰ অসম, দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, অসমীয়া খবৰ, অসমীয়া প্ৰতিদিন আৰু নিয়মীয়া বাৰ্তা কাকতে। আজি দেশত অনুষ্ঠিত হ'বলগীয়া অষ্টাদশ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰসংগ উল্লেখ কৰি এটি বাতৰি প্ৰকাশ কৰিছে আমাৰ অসম কাকতে। ৰাজ্যখনত আকস্মিকভাৱে বৃদ্ধি পাইছে চুৱাইন ফ্লুৰ ভয়াৱহতা। যোৰহাট জিলাৰ মৰিয়নীৰ 32খন গাঁও সামৰি সংক্ৰমিত আৰু নিৰীক্ষণ অঞ্চল ঘোষণা। আজিৰে পৰা চলিব গাহৰি নিধন অভিযান শিৰোনামেৰে এটি গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। ভাৰতীয় মহিলা ক্ৰিকেট দলত অসম কন্যা উমা ছেত্ৰীৰ অন্তৰ্ভুক্তিত উৎফুল্লিত ৰাজ্যবাসী। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত খেলিব অসম কন্যা উমা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে দৈনিক জনমভূমি কাকতে। বটলিফ চাহ নিৰ্মাতাৰ ফেক্টৰী বন্ধ, সংকটত লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক শিৰোনামেৰে এটি বাতৰি প্ৰকাশ কৰিছে অসমীয়া খবৰ কাকতে। তামিলনাডুৰ কন্যাকুমাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 3-দিনীয়া ধ্যান কাৰ্যসূচীক নাটক আখ্যা দিছে দেশৰ বিৰোধী দলসমূহে। এই প্ৰসংগত এটি বাতৰি প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। পাকিস্তানত 2 বছৰ ধৰি কাৰাবন্দী হৈ থকাৰ পাছত পঞ্জাৱৰ অজ্ঞাত স্থানত পুত্ৰসহ বন্দী হৈ থকা নগাঁৱৰ দুহিতা ৱাহিদা বেগমে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি কৰা আবেদন সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা কাকতে। বিশিষ্ট হাড়শিলা সংৰক্ষক তথা পৰিৱেশ কৰ্মী ডঃ পূৰ্ণিমা দেৱী বৰ্মনে ফ্ৰান্সৰ এখন শিক্ষা প্ৰতিষ্ঠানত 2 বছৰৰ বাবে আগবঢ়াব প্ৰশিক্ষণ। এই সন্দৰ্ভত দি আছাম ট্ৰিবিউন কাকতে বাতৰি প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে উত্তৰ পূৰ্বাঞ্চলত পুনৰ ভূমিকম্পৰ জোকাৰণি, ছয়গাঁৱত 4 বন্ধুৰ পৰিকল্পিত হত্যাৰ বলি নিৰীহ যুৱক। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি সমূহ অৱলোকন।
ধন্যবাদ ৰত্ন। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিক আকৌ এবাৰ পঢ়ি দিছো। দেশৰ 7খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এটা অঞ্চলত আজি পুৱাৰে পৰা 7ম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি 57টা সমষ্টিৰ 904গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়। চাৰিজনী লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ আৰু ভাৰতীয় বক্সাৰ নিশান্ত দেৱৰ আসনো পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।